দ্বিতীয় কৰিন্থিয়া অধ্যায় ন। কিয়নো পবিত্ৰ মানুহবিলাকৰ উপকাৰ কৰা কাৰ্যৰ বিষয়ে মোৰ লিখাৰ প্ৰয়োজন নাই, কাৰণ মই তোমালোকৰ মনৰ প্ৰস্তুততা জানো আৰু তাৰ বিষয়ে আজি এবছৰৰ পৰা আখায়া প্ৰস্তুত আছে বুলি মাকিদনীয়াবিলাকৰ আগত তোমালোকৰ পক্ষে শ্লাঘা কৰোঁ। আৰু তোমালোকৰ সেই উৎসাহে অধিক ভাগ মানুহক উদ্যোগী করিলে, তথাপি তোমালোকর পক্ষে আমার সেই শ্লাঘা যেন এই পবিত্র বিষয়ে ব্যর্থ নহয়, আর মই যেনেকৈ কৈছিলো তেনেকৈ তোমালোক যেন প্রস্তুত হওয়া, এই নিমিত্তে তোমালোকর ওসরলৈ ভাই কেইজনক পঠাও, নহলে কি জানি মাকিদনিয়ার কোনো কোনো মানুষ যদি মরে হইতে গৈ তোমালোকক অপ্রস্তুত পায় তেন্তে তোমালোকৰ কথা যেন কয়, আমিও সেই দৃঢ় আশাত লাজ পাম।
এতেকে তোমালোকে পূৰ্বৰ পৰা অংগীকাৰ কৰা সেই আশীৰ্বাদস্বৰূপ দান যাতে লোভৰ দৰে নহৈ আশীৰ্বাদৰ দৰে যুগুত থাকে, তাৰ নিমিত্তে ভাইকেইজনে তোমালোকৰ ওচৰলৈ আগ হৈ গৈ তাক সমাধা কৰিবলৈ মই তেওঁলোকক মিনতি কৰাৰ প্ৰয়োজন দেখিলোঁ। কিন্তু এই বিষয়ে এই কথা খাটিছে, যিজনে অলপকৈ বয় তেওঁ অলপকৈ দাব, আৰু যিজনে অধিককৈ বয় তেওঁ অধিককৈ দাব। প্ৰতিজনে মনোদোষ বা আৱশ্যকতাৰে নিদি নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে তেনেকৈ দিয়ক, কিয়নো হৰ্ষিত মনেৰে দিয়াজনক ঈশ্বৰে প্ৰেম কৰে। আৰু যাতে সকলো বিষয়তে সকলো সময়তে তোমালোকৰ সকলো জোৰাওকৈ থকাত তোমালোক সকলো সৎকৰ্মত উপচি পৰিব পাৰা, তাৰ নিমিত্তে ঈশ্বৰে তোমালোকক সকলো অনুগ্ৰহত উপচাব পাৰে। এই বিষয়ে লিখাও আছে, তেওঁ বিলাই দিলে দৰিদ্ৰবিলাকক দান কৰিলে, তেওঁৰ ধাৰ্মিকতা সদাকাললৈকে থাকে।
যিজনাই সিঁচিবলৈ কঠীয়া আৰু ভোজনৰ নিমিত্তে আহাৰ যোগায় তেওঁই তোমালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু তোমালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব। এইদৰে তোমালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনবন্ত হোৱাত সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰে, কিয়নো এই দান দি উপকাৰ কৰা কাৰ্যই পবিত্ৰ লোকৰ অভাৱ পূৰ কৰিছে। অকল এই নহয়, কিন্তু ঈশ্বৰৰ অনেক ধন্যবাদত ঈশ্বৰৰ উদ্দেশ্যে উপচিও পৰিছে। এই উপকাৰ কৰা কাৰ্যৰূপ পৰীক্ষাৰ দ্বাৰাই তোমালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰা কথাত বশৱৰ্তী হোৱাৰ কাৰণে আৰু তেওঁবিলাকলৈ আৰু আন সকলোবিলাকলৈকো তোমালোকে দিয়া ভালেমান দানৰ কাৰণে তেওঁবিলাকে ঈশ্বৰক গৌৰৱান্বিত কৰিছে, আৰু নিজে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰি কৰি তোমালোকলৈ ঈশ্বৰৰ যি মহৎ অনুগ্ৰহ তাৰ কাৰণে তোমালোকলৈ হাবিয়াস কৰিছে। ঈশ্বৰৰ বৰ্ণনাটি দানৰ নিমিত্তে তেওঁৰ ধন্যবাদ হওক।